من اهتدى فإنما يهتدي لنفسه ومن ضل فإنما يضل عليها ولا تزر وازرة وزر أخرى وما كنا معذبين حتى نبعث رسولا
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মংগলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। কোনো বহনকাৰীয়ে আনৰ পাপকৰ্মৰ বোজা বহন নকৰিব আৰু আমি ৰাসূল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ।